بسم الله الرحمن الرحيم ألف لام را كتاب أحكمت آياته ثم فصلت من لدن حكيم خبير
আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
আলিফ লাম ৰ, এইখন এনেকুৱা এখন কিতাপ যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত, প্ৰজ্ঞাময় সবিশেষ অৱহিত সত্যৰ তৰফৰ পৰা অৱতীৰ্ণ।